গণনা পুস্তক 7 অধ্যায়। ইজৰাইলৰ অধ্যক্ষসকলে দিয়া উপহাৰ। পাছত যিদিনা মুচিয়ে আবাস স্থাপন কৰি সম্পূৰ্ণ কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু জিহুৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞবেদী আৰু তাৰ সকলো বস্তু সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে। সেইদিনা ইজৰাইলৰ অধ্যক্ষসকল তেওঁলোকৰ পিতৃবংশৰ মুখিয়ালসকল নিজ নিজ উপহাৰ দান কৰিলে। তেওঁলোক ফৈদবোৰৰ অধ্যক্ষ আছিল। তেওঁলোক যুদ্ধৰ বাবে গণিত লোকসকলৰ ওপৰত নিযুক্ত হৈছিল। তেওঁলোকে জিহুৱাৰ সন্মুখত তেওঁৰ উদ্দেশ্যে নিজ নিজ উপহাৰ স্বৰূপে ঢাকনি থকা 6খন গাড়ী আৰু 12টা খাৰ গৰু আনিলে। তেওঁলোকে দুজন দুজন অধ্যক্ষ লৈ এখন এখন গাড়ী আৰু প্ৰতিজনৰ কাৰণে এটা এটা খাৰ গৰু আনি আবাসৰ আগত উপস্থিত কৰিলে। তেতিয়া জিহুৱাই মুচিক ক'লে, সাক্ষাৎ কৰা তম্বুৰ কামত ব্যৱহাৰ কৰাৰ কাৰণে তুমি তেওঁলোকৰ পৰা উপহাৰবোৰ লোৱা। তুমি সেই সকলোকে লেবিয়াবিলাকক দিবা, অৰ্থাৎ তেওঁলোকৰ প্ৰতিজনকে নিজ নিজ কাৰ্য অনুসাৰে দিবা। পাছত মুচিয়ে সেই সকলো গাড়ী আৰু খাৰ গৰুবোৰ লৈ লেবিয়াবিলাকক দিলে। গেছুনৰ সন্তানসকলক তেওঁলোকৰ কাৰ্যৰ প্ৰয়োজন অনুসাৰে 2খন গাড়ী আৰু 4টা খাৰ গৰু দিলে। তেওঁ মৰাৰীৰ সন্তানসকলক 4খন গাড়ী আৰু 8টা খাৰ গৰু হাৰুণ পুৰোহিতৰ পুত্ৰ ইথামৰ দায়িত্বত দিলে। তেওঁলোকৰ কাৰ্যৰ প্ৰয়োজন অনুসাৰে মুচিয়ে এনে কৰিলে। কিন্তু কহাতৰ সন্তানসকলক মুচিয়ে একোকে নিদিলে, কিয়নো পবিত্ৰ স্থানৰ বস্তুবোৰৰ ভাৰহে তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ প্ৰয়োজনীয় বস্তুবোৰ তেওঁলোকে কান্ধত কৈ ভাৰ ববলগীয়া। মুচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা অধ্যক্ষসকলে তাৰ প্ৰতিষ্ঠাৰ অৰ্থে উপহাৰ আনিলে আৰু নিজ নিজ উপহাৰ যজ্ঞবেদীৰ আগত উপস্থিত কৰিলে। তেতিয়া জিহুৱাই মুচিক ক'লে, প্ৰতিজন অধ্যক্ষই এদিন যজ্ঞবেদী প্ৰতিষ্ঠাৰ অৰ্থে নিজ নিজ উপহাৰ আনিব লাগিব। তেতিয়া প্ৰথম দিনা জিহুদা ফৈদৰ অমুনাদবৰ পুত্ৰ নহচুনে নিজৰ উপহাৰ আনিলে। তেওঁ উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে 130 চেকল জোখৰ ৰূপৰ এখন থাল আৰু 70 চেকল জোখৰ ৰূপৰ এটা বাতি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটা গুড়িৰে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হোৱা 10 চেকল জোখৰ সোণৰ এটা পিয়লাও দান কৰিছিল। নহচুনে হোমৰ অৰ্থে এটা দমৰা খাৰ গৰু, এটা মতা মেৰচাক দিছিল। তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা এবছৰীয়া মতা ছাগলী পোৱালি দিছিল আৰু মংগলাৰ্থক বলিৰ কাৰণে 2টা খাৰ গৰু, 5টা মতা মেৰচাক, 5টা মতাৰ ছাগলী আৰু 5টা এবছৰীয়া মতা মেৰ পোৱালি দিছিল। এইয়ে অমুনাদবৰ পুত্ৰ নহচুনৰ উপহাৰ। দ্বিতীয় দিনা ইছাখৰ অধ্যক্ষ চুৰাৰৰ পুত্ৰ নথনেলে উপহাৰ আনিলে। তেওঁ অনা উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে 130 চেকল জোখৰ ৰূপৰ এখন থাল আৰু 70 চেকল জোখৰ ৰূপৰ এটা বাতি আছিল। এই 2টা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাৰ গুড়িয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হৈ থকা 10 চেকল জোখৰ সোণৰ এটা পিয়লাও দান কৰিছিল। নথনেলে হোমৰ অৰ্থে এটা দমৰা খাৰ গৰু, এটা মতা মেৰচাক আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল। মংগলাৰ্থক বলিৰ কাৰণে তেওঁ 2টা খাৰ গৰু, 5টা মতা মেৰচাক, 5টা মতা ছাগলী আৰু 5টা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল চুৰাৰ পুত্ৰ নথনেলৰ উপহাৰ। তৃতীয় দিনা জবুলুনৰ সন্তানসকলৰ অধ্যক্ষ হেলুনৰ পুত্ৰ ইলিয়াবে উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে 130 চেকল জোখৰ ৰূপৰ এখন থাল আৰু হতৌ চেকল জোখৰ ৰূপৰ এটা বাতি আনিলে। এই দুই পাত্ৰৰ ভক্ষ্য নৈবদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুৰিয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হৈ থকা দহ একল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। তেওঁ হোমৰ অৰ্থে এটা দমৰা খাৰগৰু, এটা মতা মেৰচাক আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। পাপাৰ্থক বলিৰ কাৰণে তেওঁ এটা মতা ছাগলী আনিছিল আৰু মংগলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা খাৰগৰু, পাঁচটা মতা মেৰচাক, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল হেলুনৰ পুত্ৰ ইলিয়াবৰ উপহাৰ। চতুৰ্থৰ দিনা ৰুবেনৰ সন্তানসকলৰ অধ্যক্ষ ছদেউৰৰ পুত্ৰ ইলিচুৰে উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাতি আনিছিল। এই দুটা পাত্ৰৰ ভক্ষ্য নৈবদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুৰিয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হৈ থকা দহ একল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। তেওঁ হোমৰ অৰ্থে এটা দমৰা খাৰগৰু, এটা মতা মেৰচাক আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী আনিছিল। ইলিচুৱে মংগলাৰ্থক বলিৰ কাৰণে দুটা খাৰগৰু, পাঁচটা মতা মেৰচাক, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল ছদেউৰ পুত্ৰ ইলিচুৰৰ উপহাৰ। পঞ্চম দিনা চিমিউনৰ সন্তানসকলৰ অধ্যক্ষ চুৰিচুদ্ৰয়ৰ পুত্ৰ চলমিয়েলে উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাতি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুৰিয়ে ভৰা আছিল আৰু ধূপেৰে পূৰ হৈ থকা দহ একল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। তেওঁ হোম বলি অৰ্থে এটা দমৰা খাৰগৰু, এটা মতা মেৰচাক আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী। তেওঁ মংগলাৰ্থক বলিৰ কাৰণে দুটা খাৰগৰু, পাঁচটা মতা মেৰচাক, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল চুৰিচদ্দয়ৰ পুত্ৰ চলমিয়েলৰ উপহাৰ। ষষ্ঠ দিনা গাদৰ সন্তানসকলৰ অধ্যক্ষ দুৱেলৰ পুত্ৰ ইলিয়াছফে উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ এটা বাতি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুৰিয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হৈ থকা দহ একল জোখৰ এটা সোণৰ পিয়লাও আনিছিল। তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা খাৰগৰু, এটা মতা মেৰচাক আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। তেওঁ মংগলাৰ্থক বলিৰ কাৰণে দুটা খাৰগৰু, পাঁচটা মতা মেৰচাক, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল দুৱেলৰ পুত্ৰ ইলিয়াছফৰ উপহাৰ। সপ্তম দিনা ইফ্ৰইমৰ সন্তানসকলৰ অধ্যক্ষ অমিহুদৰ পুত্ৰ ইলিচামাই উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাতি আনিছিল। এই দুটা পাত্ৰৰ ভক্ষ্য নৈবদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুৰিয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হৈ থকা দহ একল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা খাৰগৰু, এটা মতা মেৰচাক আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল আৰু মংগলাৰ্থক বলিৰ কাৰণে দুটা খাৰগৰু, পাঁচটা মতা মেৰচাক, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল অমিহুদৰ পুত্ৰ ইলিচামাৰ উপহাৰ। অষ্টম দিনা মনচিৰ সন্তানসকলৰ অধ্যক্ষ পদাচুৰৰ পুত্ৰ গমলিয়েলে উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে 130 চেকল জোখৰ ৰূপৰ এখন থাল আৰু 70 চেকল জোখৰ ৰূপৰ এটা বাতি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাৰ গুৰিয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হৈ থকা 10 চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা খাৰগৰু, এটা মতা মেৰচাক আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। তেওঁ মংগলাৰ্থক বলিৰ কাৰণে 2টা খাৰগৰু, 5টা মতাৰ ছাগলী আৰু 5টা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল পদাচুৰৰ পুত্ৰ গমলিয়েলৰ উপহাৰ। নৱম দিনা বিন্যামিনৰ সন্তানসকলৰ অধ্যক্ষ গিদিউনৰ পুত্ৰ অবিদানে উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে 130 চেকল জোখৰ ৰূপৰ এখন থাল আৰু 70 চেকল জোখৰ ৰূপৰ এটা বাতি আনিছিল। এই 2টা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাৰ গুৰিয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হৈ থকা 10 চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। হোম বলিৰ অৰ্থে তেওঁ এটা দমৰা খাৰগৰু, 1টা মতা মেৰচাক আৰু 1টা এবছৰীয়া মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে 1টা মতা ছাগলী। তেওঁ মংগলাৰ্থক বলিৰ কাৰণে 2টা খাৰগৰু, 5টা মতা মেৰচাক, 5টা মতা ছাগলী আৰু 5টা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল গিদিউনিয়া পুত্ৰ অবিদানৰ উপহাৰ। 10ম দিনা দানৰ সন্তানসকলৰ অধ্যক্ষ অমৃষদয়ৰ পুত্ৰ অহিয়েজৰে উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে 130 চেকল জোখৰ এখন ৰূপৰ থাল আৰু 70 চেকল জোখৰ ৰূপৰ এটা বাতি আনিছিল। এই 2টা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটা গুৰিয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হোৱা 10 চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। তেওঁ হোম বলিৰ অৰ্থে 1টা দমৰা খাৰগৰু, 1টা মতা মেৰচাক আৰু 1টা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে 1টা মতা ছাগলী। তেওঁ মংগলাৰ্থক বলিৰ কাৰণে 2টা খাৰগৰু, 5টা মতা মেৰচাক, 5টা মতা ছাগলী আৰু 5টা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল অমিষদয়ৰ পুত্ৰ অহিয়েজৰৰ উপহাৰ। 1ম দিনা আছেৰৰ সন্তানসকলৰ অধ্যক্ষ আক্ৰণৰ পুত্ৰ পগিয়েলে উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে 130 চেকল জোখৰ ৰূপৰ এখন থাল আৰু 70 চেকল জোখৰ ৰূপৰ এটা বাতি আনিছিল। এই 2টা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাৰ গুৰিয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হৈ থকা 10 চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। তেওঁ হোম অৰ্থে 1টা দমৰা খাৰগৰু, 1টা মতা মেৰচাক আৰু 1টা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে 1টা মতা ছাগলী। তেওঁ মংগলাৰ্থক বলিৰ কাৰণে 2টা খাৰগৰু, 5টা মতা মেৰচাক, 5টা মতা ছাগলী আৰু 5টা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এইয়ে আছিল আক্ৰণৰ পুত্ৰ পগিয়েলৰ উপহাৰ। 3ম দিনা নপ্তালী সন্তানসকলৰ অধ্যক্ষ অন্যনৰ পুত্ৰ অহিৰাই উপহাৰ আনিলে। তেওঁ উপহাৰ হিচাপে পবিত্ৰ স্থানৰ চেকল অনুসাৰে 130 চেকল জোখৰ ৰূপৰ এখন থাল আৰু 70 চেকল জোখৰ ৰবপৰ 1টা বাতি আনিছিল। এই 2টা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটা গুৰিয়ে ভৰা আছিল। তেওঁ ধূপেৰে পূৰ হৈ থকা 10 চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। তেওঁ হোম বলি অৰ্থে 1টা দমৰা খাৰগৰু, 1টা মতা মেৰচাক আৰু 1টা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে 1টা মতা ছাগলী। তেওঁ মংগলাৰ্থক বলিৰ কাৰণে 2টা খাৰগৰু, 5টা মতা মেৰচাক, 5টা মতা ছাগলী আৰু 5টা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অন্যনৰ পুত্ৰ অহিৰাৰ উপহাৰ। মুচিয়ে যজ্ঞবেদী অভিষেক কৰাৰ দিনা তাৰ প্ৰতিষ্ঠাৰ অৰ্থে এই সকলোবোৰ উপহাৰ ইজৰাইলৰ অধ্যক্ষসকলৰ দ্বাৰাই দিয়া হ'ল। তেওঁলোকে ৰূপৰ 12খন থাল, ৰূপৰ 12টা বাতি আৰু সোণৰ 12টা পিয়লা দান কৰিছিল। তাৰে প্ৰতিখন থাল 130 চেকল জোখৰ ৰূপৰ আৰু প্ৰত্যেক বাতি 70 চেকল জোখৰ ৰূপৰ আছিল। সৰ্বমুঠ এই সকলো পাত্ৰৰ ৰূপ পবিত্ৰ স্থানৰ চেকল অনুসাৰে 2400 চেকল আছিল। প্ৰত্যেকখন ধূপেৰে পূৰ হোৱা সোণৰ 12টা পিয়লা পবিত্ৰ স্থানৰ চেকল অনুসাৰে 10 চেকল জোখৰ সোণৰ আছিল। আটাইকেইটা পিয়লাৰ সোণ সৰ্বমুঠ 120 চেকল আছিল। তেওঁলোকে হোম বলি অৰ্থে সৰ্বমুঠ 12টা দমৰা খাৰ গৰু, 12টা মতা মেৰচাক, 12টা এবছৰীয়া মতা মেৰপোৱালি আৰু এইবোৰৰ সৈতে ভক্ষ্য নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে 12টা মতা ছাগলী দান কৰিছিল। তেওঁলোকৰ পোহনীয়া জন্তুৰ জাকৰ পৰা তেওঁলোকে মংগলাৰ্থক বলিৰ কাৰণে সৰ্বমুঠ 24টা খাৰ গৰু, 60টা মতা মেৰচাক, 60টা মতা ছাগলী আৰু 60টা এবছৰীয়া মতা মেৰ পোৱালি দান কৰিছিল। যজ্ঞবেদী অভিষেক কৰাৰ পাছত তাৰ প্ৰতিষ্ঠা কৰাৰ উপহাৰ এইবোৰ। পাছত যেতিয়া মুচিয়ে জিহুৱাৰ সৈতে কথা বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষৰ ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা কৰূপ দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মুচিক কথা ক'লে।